নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সৰহৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়া আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল চৰাইদেউ মৈদামৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ, প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ আনন্দ আৰু গৌৰৱ প্ৰকাশ, ৰাজ্য চৰকাৰৰ একোৱাশ লাখতকৈ লক্ষ্য প্ৰাপ্তিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান, সমগ্ৰ দেশত 25 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন, গোলাঘাটত বীৰচক্ৰ, কেপ্টেইন জয়ন্ত গগৈৰ সমাধি ক্ষেত্ৰত বিশেষ কাৰ্যসূচী, ভাৰতীয় সময় অনুসৰি আজি নিশা 11 বজাত পেৰিছ অলিম্পিকৰ বহু প্ৰত্যাশিত উদ্বোধনী অনুষ্ঠান, বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু টেবল টেনিছ খেলুৱৈ শৰত কমলৰ ভাৰতীয় দলৰ পতাকা বহন আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। ইউনেস্কোৱে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰে। এই ঘোষণাৰ লগে লগে সাংস্কৃতিক শ্ৰেণীত মৈদাম ক্ষেত্ৰখন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু ভাৰতবৰ্ষৰ 43 সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে। চৰাইদেউ জিলাত অৱস্থিত চৰাইদেউ মৈদাম ক্ষেত্ৰত অসমৰ পিৰামিড হিচাপে অভিহিত কৰা হয় আৰু এই ক্ষেত্ৰখনত 90 গৰাকীতকৈও অধিক আহোম ৰাজপৰিয়ালৰ লোকক সমাধিস্থ কৰা হৈছে। 13শ শতিকাৰ পৰা 18শ শতিকাৰ আহোম ৰাজত্বকালৰ সময়ছোৱাত এই ক্ষেত্ৰখন ৰাজপৰিয়ালৰ লোকসকলক সমাধি দিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই ক্ষেত্ৰখনে আহোম ৰাজত্বৰ সুকীয়া ঐতিহ্য বহন কৰি আহিছে। এনে এখন ক্ষেত্ৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰাৰ লগে লগে সমগ্ৰ ভাৰতবাসী উৎফুল্লিত হৈছে। চৰাইদেউ মৈদাম ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকা সন্দৰ্ভত ইউনেস্কোৰ পূৰ্বে উল্লেখিত এক্সৰ এটা প্ৰস্তাৱৰ প্ৰতি সহায় জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে এয়া অপৰিসীম আনন্দ আৰু গৌৰৱৰ বিষয়। তেওঁ লগতে কয় যে চৰাইদেউ মৈদামবোৰে পূৰ্বৰ পুৰুষৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা তৰ্পণৰ গৌৰৱময় আহোম সংস্কৃতি প্ৰদৰ্শন কৰি আহিছে। বিশ্ব ঐতিহ্যৰ তালিকাত স্থান লাভৰ পাছত মহান আহোম শাসন আৰু সংস্কৃতিৰ বিষয়ে অধিক লোকে জানিব পাৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাটো অসমৰ বাবে স্মৰণীয় দিন হিচাপে উল্লেখ কৰে। এয়া সোণৰ এটা বৃহৎ প্ৰাপ্তি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰাইদেউ মৈদাম হৈছে অসমৰ কাল আহোম জনগোষ্ঠীৰ গভীৰ আধ্যামিক বিশ্বাস, চহকী ঐতিহ্য আৰু স্থাপত্য ভাস্কৰ্যৰ অপূৰ্ব নিদৰ্শন। এই প্ৰাপ্তিৰ জৰিয়তে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পাছত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হোৱা বুলি তেওঁ প্ৰকাশ কৰে। ইফালে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰাৰ পাছত চৰাইদেউবাসী উৎফুল্লিত হৈছে। জিলাখনৰ জনসাধাৰণে আনন্দ উল্লাসৰ মাজেৰে সভা সংবাদটো উদযাপন কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী যোগেন মোহনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অশেষ প্ৰচেষ্টা চৰাইদেউ মৈদামে এই সন্মান লাভ কৰিছে। ইয়াৰ জৰিয়তে চৰাইদেউ মৈদামে বিশ্ব পৰ্যটন মানচিত্ৰত স্থান লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ শুভেচ্ছাত চৰাইদেউ মৈদামত উপস্থিত হৈ ঐতিহ্যমণ্ডিত আহোম শাসনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ দিনটো ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। অসম গণ পৰিষদ দলে এই বিশেষ স্থানত অসমবাসীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তদুপৰি দলটোৰ এই স্বীকৃতি যাত্ৰাত অৰিহণা যোগোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ কৰাৰ পাছত বিষয়টো সন্দৰ্ভত আমাৰ সংবাদদাতা নবেন কোঁৱৰে এইদৰে কয়।
আজি অসমবাসীৰ বাবে এক ঐতিহাসিক দিন। 600 বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱোজ্জ্বল স্বাক্ষৰ ঐতিহাসিক চৰাইদেউ মৈদামক ইউনেস্কোৱে ঐতিহ্য ক্ষেত্ৰ হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে। চৰাইদেউ মৈদামৰ নাম স্বীকৃতি পালে 600 বছৰীয়া আহোম স্বৰ্গদেউসকলৰ চৰাইদেউত থকা মৈদামে। 143 সংখ্যক ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হল চৰাইদেউ মৈদাম। এই ঘোষণাৰ পিছতেই অসমবাসীৰ লগতে চৰাইদেউবাসীৰ মাজত আনন্দ লহৰ উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উদ্যোগৰ বাবে অসমবাসীয়ে ইউনেস্কোৰ তৰফৰ পৰা অৱসৰ লাভ কৰিলে বহু প্ৰত্যাশিত শুভসংবাদটো। ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্যস্থলী হিচাপে স্বীকৃতি লাভৰ পিছতে ঐতিহাসিক স্থানৰ সাক্ষ্য হল চৰাইদেউবাসী তথা অসমবাসী। ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ ঐতিহাসিক স্থানত চৰাইদেউ মৈদাম ক্ষেত্ৰত আহি উপস্থিত হয় সদৌ কাৰাহু ছাত্ৰ সন্থা, কাইকা, আহোম গণমঞ্চ, কৰ্কানৈতি, আহোম সমাজী ধৰি বহুকেইটা আহোম জনগোষ্ঠীয় সংগঠনে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্য মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে সংগঠনকেইটাৰ বিষয়বীয়সকলে। সাংস্কৃতিক বিশেষজ্ঞ প্ৰফেচাৰ ডক্টৰ কে চি মৰিয়ালৰ তত্বাৱধানত প্ৰয়াসত্তৰ বিভাগে বিগত দুটা বছৰে চলোৱা গৱেষণা আৰু অধ্যয়নৰ ভিত্তিত প্ৰস্তুত কৰা দেশীয় চিহ্নিত কৰা ৰজনৰ 95.2 হেক্টৰ ভূমি আৰু বাফাৰজনত থকা প্ৰায় 600 বিঘন ভূমিত সিঁচৰিত হৈ থকা আহোম ৰাজত্বকালৰ বিভিন্ন সমল পুখুৰী আৰু ঐতিহাসিক মৈদামসমূহৰ প্ৰতিবেদন সাজু কৰিছিল। সেই অনুসৰিয়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আহোম ৰাজত্বৰ ঐতিহাসিক স্বৰ্গ মৈদাম। আহোম জনগোষ্ঠীয় বিভিন্ন দল সংগঠন তথা ব্যক্তি বিশেষৰ লগতে ৰাজ্যৰ বিভিন্ন মহলে কেইবাদশক কাল ধৰি ঐতিহাসিক স্বৰ্গ মৈদাম ক্ষেত্ৰত বিশ্ব ঐতিহ্যথলী হিচাপে ইউনেস্কো দ্বাৰা চিনাক্ত কৰাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছিল। অৱশেষত আজি সকলো উৎকণ্ঠা উৰি পেলাই অসমৰ জনতাৰ সপোন বাস্তৱায়িত হোৱাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা সহযোগিতাত দল সংগঠনৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্য চৰকাৰে অব্যাহত ৰখা 1,00,000 নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ যাত্ৰা 21 আগষ্ট 1963 প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত এই প্ৰাৰ্থীসকলক শিক্ষা, শক্তি আৰু তথ্য জনসংযোগ, মুদ্ৰণ আৰু লিখন সামগ্ৰী বিভাগৰ অধীনত নিযুক্তি পত্ৰ প্ৰদান কৰে। নিযুক্তিপ্ৰাপ্তসকলৰ ভিতৰত 3,00,000 শক্তি বিভাগৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অসম বিদ্যুৎ সম্বহন নিগম লিমিটেডৰ অধীনত কনিষ্ঠ প্ৰবন্ধক পদত নিযুক্তি লাভ কৰে। সেইদৰে 69গৰাকী কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক, 58গৰাকী উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত সহকাৰী অধ্যাপক, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 9গৰাকী শিক্ষক, 3গৰাকী নিম্ন বৰ্গৰ সহায়ক আৰু 11গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, বিদ্যালয় শিক্ষা বিভাগৰ অধীনত 9গৰাকীয়ে অসম শিক্ষা সেৱা বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। সেইদৰে তথ্য জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগৰ অধীনত 4গৰাকীয়ে জ্যেষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া আৰু 6গৰাকীয়ে কনিষ্ঠ তথ্য আৰু জনসংযোগ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে নৱনিযুক্তসকলক উদ্দেশ্যি বক্তব্য প্ৰদানৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ শিক্ষা অসমৰ অধীনত মৃত্যু কৰ্মচাৰী আৰু পেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ পৰিয়ালক 5,00,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মৃত প্ৰতিগৰাকী কৰ্মচাৰী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। সমগ্ৰ দেশতে আজি 25 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সশস্ত্ৰ বাহিনীক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰক পৰিদৰ্শন কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। এই উপলক্ষে গোলাঘাটত বৰচক্ৰ, প্ৰত্যেক জন্তু বৰ্গৰ সমাধি ক্ষেত্ৰত কুম্ভৰ জাতিংশ লেখিকা সমাৰোহৰ উদ্যোগত বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত বিধায়ক মৃণাল শইকীয়াৰ লগতে জ্যোতিভোগৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে অংশগ্ৰহণ কৰে। তেজপুৰতো শোণিতপুৰ জিলাৰ যুৱ মৰ্চাই কাৰ্গিল বিজয় দিৱসৰ আয়োজন কৰে। এই অনুষ্ঠানত বিধায়ক ৰক্ষীৰাজ ৰাভা, পদ্ম হাজৰিকা আৰু গণেশ লিংগু উপস্থিত থাকে। বজালীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বজালী জিলা সমিতিয়ে বজালীৰ হাজাৰে কাৰ্গিল বিজয় দিৱস অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদ বৈদ্যস্ত ৰায়ৰ পন্নী হিৰণ কুমাৰী ৰায় আৰু শ্বহীদ অজিত ঠাকুৰীয়াৰ পন্নী অঞ্জনী ঠাকুৰীয়া উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
পেৰিছ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আজি ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত অনুষ্ঠিত হ'ব। ইতিহাসত প্ৰথমবাৰৰ বাবে এইবেলি মুকলি আকাশৰ তলত অলিম্পিক ক্ৰীড়া সমাৰোহৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সমাৰোহত অংশগ্ৰহণ কৰা দেশসমূহৰ প্ৰায় 10,500 গৰাকী খেলুৱৈক 100খন নাৱেৰে পেৰিছৰ দৰ্শনীয় স্থলসমূহৰ ওচৰেৰে লৈ যোৱা হ'ব আৰু এইদৰে দেশসমূহৰ কুচকাৱাজ অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াত জেলানৰ ওচৰত আৰম্ভ হৈ এই কুচকাৱাজে আইফেল টাৱাৰৰ ওচৰত অন্ত পৰিব। ইয়াৰ পাছতে অলিম্পিক শিখা প্ৰজ্বলন কৰা হ'ব আৰু তাৰ লগে লগে অলিম্পিক ক্ৰীড়া সমাৰোহৰ আনুষ্ঠানিক উদ্বোধন হ'ব। উদ্বোধনী অনুষ্ঠানত বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু টেবল টেনিছ খেলুৱৈ শৰদ কমলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। কুচকাৱাজৰ সময়ছোৱাত ভাৰতীয় দলৰ সদস্যসকলে দেশৰ পতাকাৰ অৰ্হিত প্ৰস্তুত কৰা পৰম্পৰাগত সাজ পোছাক পৰিধান কৰিব। ভাৰতে এইবাৰ অলিম্পিকত 117জনীয়া দল প্ৰেৰণ কৰিছে। আঞ্চলিক পুৰুষ আৰু মহিলা দলে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ দলটোৱে 2013 পইণ্ট লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰাৰ বিপৰীতে মহিলা দলটোৱে 1,983 পইণ্ট লাভ কৰে। বক্সিঙত ৰাজলীনা বৰগোহাঞিয়ে নৰৱেৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পেৰিছৰ পৰা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান তথা বিভিন্ন প্ৰতিযোগিতা সন্দৰ্ভত সাংবাদিক সুব্ৰত মল্ল বৰুৱাই এইদৰে কয়।
আজি অলিম্পিকৰ প্ৰথমটো উদ্বোধনী অনুষ্ঠান আয়োজন কৰিবলৈ যোৱাৰ মুহূৰ্তত পেৰিছ এতিয়া উন্মনা পেৰিছত এতিয়া সামান্য সৃষ্টিকৰ বৰষুণ দি আছে। এনে পৰিৱেশতে আৰম্ভ হব একত্ৰিশ সংখ্যক পেৰিছলৈকে। ইতিমধ্যে সকলো চালো পেৰিছ সাধাৰণতে আভিযুক্তৰ এক নিদৰ্শন, সোণ নদী এই আভিযুক্তৰ প্ৰতি আৰু এই সময়ত এই আভিযুক্তৰ অনেক প্ৰতি। আজি প্ৰায় দুঘণ্টীয়া ধৰি অনুষ্ঠান অনুষ্ঠিত হব আৰু এই দুঘণ্টীয়া অনুষ্ঠানৰ মূল কাৰণেই হল সমাজ জয়ী এগৰাকী বিখ্যাত এক্টৰ ডাইৰেক্টৰ তেওঁ পৰিচালনাতে উদ্যোগী অনুষ্ঠানটো অনুষ্ঠিত হব। এই অনুষ্ঠানৰ পিছতে পেৰিছত আমি মহা অভিজ্ঞতা দেখিবলৈ পাম সৌজৰ এই অলিম্পিকত প্ৰথম দিনা অনেক পদক পাইছে, নতুন অভিজ্ঞতা ভাৰতে সঞ্চয় কৰিছে। সেই অভিজ্ঞতা বা সেই নিদৰ্শন কাইলৈ কোনো ভাৰতীয় উলাব পাৰিবলৈ এয়া লক্ষণীয় হব।
অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পন্নতা অভিযানৰ অধীনত অধিবাসী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশুৰ স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলত প্ৰথম তিনি মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃ দুগ্ধপান কৰোৱাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতৰ দলে পৰাস্ত আছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতীয় দলে বাংলাদেশৰ বিৰুদ্ধে 10 উইকেটত জয়লাভ কৰে। খেলখনত বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 80 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে 11 অভাৰত 1টাও উইকেট নেহেৰুওৱাকৈ 83 ৰাণ সংগ্ৰহ কৰি বিজয় সাব্যস্ত কৰে। ছেমি ফাইনেলৰ আনখন খেল খন্তেক সময়ৰ পাছতে শ্ৰীলংকা আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন অহা দেওবাৰে সন্ধিয়া 7 বজাত ভাৰত আৰু আনখন ছেমি ফাইনেলত বিজয়ী দল দুটাৰ মাজত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। চৰাইদেউ মৈদামৰ ইউনেস্ক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্থান লাভ, প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীকে ধৰি বিভিন্নজনৰ আনন্দ আৰু গৌৰৱ প্ৰকাশ, ৰাজ্য চৰকাৰে 1,00,000 নিযুক্তিৰ লক্ষ্য প্ৰাপ্তিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 465 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান, সমগ্ৰ দেশতে 25 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন, গোলাঘাটত বীৰ চক্ৰ কেপ্টেইন জিতু গগৈৰ সমাধি ক্ষেত্ৰত বিশেষ কাৰ্যসূচী। ভাৰতীয় সময় অনুসৰি আজি নিশা 11 বজাত পেৰিছ অলিম্পিকৰ বহু প্ৰত্যাশিত উদ্বোধনী অনুষ্ঠান, বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু টেবল টেনিছ খেলুৱৈ সৌৰভ কমলৰ ভাৰতীয় দলৰ পতাকা বহন, আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।